Good evening. Itu Akashvani Kohima. Samlaga khobor puri asim kongnongla. Pohila headlines. Narendra Modi par Prime Minister hisab tisra bar karone kam shuru korese PM Kisan Samman Nidhi laga 17th installment release koribali authorized kori dise. Nagaland urban local body election karone alag alag political party khan ba nijo candidates logot party tickets bhag kori dise. Senior BJP leader aru Nagaland minister Jacob Jemhomi pra koise jua duita tickets karone mokka aru motop na pai kina thakia do ite town pra pabole ase aru Prime Minister Narendra Modi pra koise ketai pra Prime Minister laka office to center of service aru people's PMO hisabe banabole hodai koshish korise. Itia pura khobor Narendra Modi bar Prime Minister hisabe tisra bar term karone aji kam shuru korise. Kam shuru koriya pasodi Modi bar PM Kisan Samman Nidhi laka 17th installment release koribili sok si pohila file authorized kori sohi kori dise. Idebra 9 crore 30 lakh kisan kan lokoti mutob dikena 20,000 crore toka nishanado bhag kori dibilase. Modi ba koise ki notun sarkar di talaka sobse pohila faisla bra farmer welfare lokoti sarkar laka commitment dikhai ase. Prime Minister Modi ba koise ki talaka sarkar ba ahi thakya samay de kisan aru agriculture sector karone hotai kam koribole ase. PM Kisan scheme bra pura desh de mati thakya kisan paribar lokoti income support dibili bhavana ase. Scheme niche de farmers laka eligible parivar lokoti har sal 6,000 toka laka modop di ase. Scheme do central sarkar ba 100% financial modop lokoti central sector scheme hisabi implement kuri dise. Nagaland ahi thakya municipal aro urban local body elections karone alag alag political party khan ba niju candidates lokoti aji party tickets kan bhag kori dise. Dimapur Nationalist Democratic Progressive Party NDPP pra tickets bhag kori diya ceremony tu etolaka office ti rakise. NDPP pra candidates kan Dimapur municipal council laka alag alag wards ti Ningotoli Kengaro situ ward 2 re Namdau di Rakhau Jiliang tu ward 3 bra Tokili Ward 6 bra, Lando Tushi Stephen Yatan, Ward 9 bra, Topio Me Odio, Ward 11 bra, Karahoboli Diase, Party bra tickets to Itulaka candidates kan East Dimapur Town Council, Chumukutima Town Council, Aromitsufima Town Council Lokoti Dese, Iki Samode National People's Party bra bi tickets to Nikali Sumi, Chopi Ward 7, Toli Achomi, Ward 10, Yangar Tushi Au, Ward 11, Kokali Cheshi Ward 19 aru Jonathan Yitomi Ward 23 lokoti dise. National People's Party NPP laga 11 intending candidates bra Kohima Municipal Council election de 11 wards bra contest kuribila se. NPP bra party tickets su itu laga candidates si choita Mikey Milagina municipal elections karoni aji bhag kore dise. Party bra candidates su Woka aru Futsuro dibi rakhi ase. Bharatiya Janata Party BJP bra tickets su Newland aru Chumukutima karoni ahi thakya urban local body election karoni Bharatiya Janata Party office Dimapur di aji bhag kore dise. Chumukutima di candidates kan H. Kashili Achami Ward 1 di Rokoshoya Ward 2 San Yungoli Ward 7 Imtina Yosil Ward 10 lokoti dise. So pilakina nota BJP tickets to Newland district karoni aro 11 tickets to Chumukutima town council karoni dise. Vukadi NDPP pra itu laga ticket bhag kori diya program do ULB election 2024 karoni Hamuk resort Vukadi rakise. Party bra tickets to 11 candidates si Pangsta Maike de duita general ward aro tinta Maike reserve ward milagina dise. Program de kotha kori kena senior NDPP leader aro advisor agriculture Mathangyanthan aro pohila laka minister Dr. Chomben Moribra ULB elections si Maike khan ba bhag lua laka dorkar janai dise. Yanthan bra asha janai dise ki tai khan laka gyan ba unnoti anidibo. NDPP Mukokchong Region Bra ULB Elections 2024 Karni Kosamloa Aru Ticket Bhakuridia Program to Idolaka Office Di Ajirakise. Party Bra candidates to Mukokchong Municipal Council, Mangkulumpa Town Council, Tuli Town Council, Aru Changdongya Town Council Di Elections Karni Rakiase. Pasuti Dindi Kisaman candidates Kanbra Nicho Nomination Kakus to ULB Election Karni ARO Office Mukokchong Di Aji File Kuridise. একই সময় ইউএলবি ইলেকশন কারণে ইন্টেন্টিং ক্যান্ডিডেটস ছজুবা টাউন কাউন্সিল ডিবি নিচোর নমিনেশন কাগজ তো এডিশনাল ডেপুটি কমিশনার ও রিটার্নিং অফিসার লাগা অফিস ছজুবা ফেক ডি ফাইল করে দিছে। ছাজুবর বা ইটো লাগা সবচেয়ে পহলা টাউন কাউন্সিল ইলেকশন তো স্টেট লাগা সব জায়গা লোকটি মিলা কিনা 26 জুন 2024 আপনি খান আকাশবাণী কোহিমাৰ দিয়া খবর শুনি আছে। আপনি খান বাইদেউ খবর নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চ্যানেল এ আই আর নিউজ কোহিমাৰ শুনিবলৈ পাৰিব। সিনিয়ৰ বিজেপি লিডাৰ আৰু পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট মিনিষ্টাৰ জেকব জিমহমি কৈছে আৰ্বান লোকেল বডিজ বনাই দিয়াৰ লগত টাউনছ পৰা যোৱা দুইটা টিকেটৰ কাৰণে নাপাই থকা মৌকা আৰু মুদবখান পাবলৈ আছে। বিজেপিৰ টিকেট ভাগ কৰি দিয়া চেৰমনি এলেকা চাইটলাইনছি খবৰ মানুহৰ লগতে বাতচিত কৰি জিমহমি কৈছে বিজেপি আসল এমিউনিটিজ আর ইনফ্রাস্ট্রাকচার খান আপগ্রেড করে দিয়ে চুমুকুটিমা আর নিউল্যান্ড টাউন লাগা উন্নতি দরকার রাখি আছে। মিনিষ্টার কৈছে কে ইলেক্টেড রিপ্রেজেন্টেটিভ বা স্টেট সরকার মিলাই কিনা কাম করে ইম্প্রুভমেন্ট খান ভাল বা বনাই দি বলে আছে। বিজেপি বা এন ডি পি বি পার্টনারশিপ রাখি আদি জিমমি সাফা করে জানাই দিছে কে প্রি পোল এলায়েন্স টাকত পৰা ৰাখি যায় আছে। এগ্ৰিমেণ্ট পৰা কোৱাডো বিজেপিৰ পৰা ইদুলকা 12টা ৰিপ্ৰেজেণ্টেটিভ কনষ্টিটুৱেঞ্চিছি কণ্টেষ্ট কৰিব আৰু এন ডি পি বিৰ পৰা ইদুলকা 25 ৰিপ্ৰেজেণ্টেড জাগাৰ পৰা কণ্টেষ্ট কৰিবলৈ আছে। তাৰ পৰা কৈছে কি বিজেপি আৰু এন ডি পি পিৰ মাজতে কোনো জাগৰা নাই। জিমহমি পৰা কৈছে কি নাগালেণ্ড লগা মানুহখন বা মিউনিচিপেল আৰু ইউ এল বি ইলেকশ্যন দি 33% মাইকেল ৰিজাৰ্ভেশ্যন লগতে গৌতম আৰ্কি কৰে বুলি মানি লৈছে আৰু ইটোৰ পৰা আমি খান লগা লোকেল গভৰ্ণেন্স ষ্ট্ৰাকচাৰ দি ডেমক্ৰেটিক কামটো তাকত কৰি দিবলৈ আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পৰা কৈছে কি তাৰ পৰা প্ৰাইম মিনিষ্টাৰ লগা অফিচটো চেণ্টাৰ অব চাৰ্ভিচ আৰু পিপলছ পি এম অ হিচাপে বনাই দিবলৈ সদায় কোচিছ কৰিছে। প্ৰাইম মিনিষ্টাৰ হিচাপে তিচৰাবাৰ কাৰণে অফিচ কাম চুৰু কৰাৰ পাছতে পি এম অ লগা অফিচিয়েল চাউ ষ্টাফ লগতে আজি কথা কৰি মোদী পৰা কৈছে কি যোৱা 10 সাল দি দেশ পৰা কি কামিয়াব হৈছে এইটোৰ পৰা বেছি কামিয়াব বুলি দৰকাৰ আছে। প্ৰাইম মিনিষ্টাৰ পৰা কৈছে কি তাই কাম চব পৰা দেশটো সবচে ডাঙৰ কামিয়াবটা পহুচাই দিব লাগে। চৰকাৰ ইমপ্লয়িজ লগা মুদবটি বধাই দি কিনে প্ৰাইম মিনিষ্টাৰ পৰা কৈছে কি চেণ্ট্ৰেল চৰকাৰ লগা চব ইমপ্লয়িজ খান ইলেকশ্যন টি ইটো জেটি আছিলে ইনটাইটল আছিল কিলে মানে ইটো স্বপ্ন সচ্চা দি হবলি দিব কাৰণে তাই খান বা পুৰা মেহনত কৰিছে। মোদী বা কৈছে কি তাইৰ পৰা নতুন তাকত আৰু নতুন বাহাদুৰ লগতে আগি পঢ়াবলৈ ইচ্ছা আছে। ৱোখা ডেপুটি কমিশনাৰ অজিত কুমাৰ ৰঞ্জন বা একটা মিটিংটো ৱোখা টাউন নিজেৰে সব কলনিজ লগা চেয়াৰমেন খান জি পিছ আৰু পলিটিকেল পাৰ্টি খান লগতে ডেপুটি কমিশনাৰ কনফাৰেন্স হলদি ৰাখিছে। মিটিংটো কথা কৰি কিনে ডি চি বা সব কলনি লিডাৰ্ছ লগতে আহি থকা ইউ এল বি ইলেকশ্যনটো শান্তি ফ্ৰী আৰু ফিয়াৰ পৰা ৰাখিব কাৰণে মুদবাৰ মিল মিলাপ দিবলৈ অনুৰোধ কৰিছে। তাৰ পৰা লিডাৰ্ছ লগতে জনাই দিছে কি সব কলনিজ আৰু পলিটিকেল পাৰ্টিজ বা ৰিপ্ৰেজেণ্টেটিভ মিলাই কেনে এটা কমিটি বনাব আৰু ডিষ্ট্ৰিক্টে ইউ এল বি ইলেকশ্যনটো ভালপৰা আৰু শান্তিপৰা ৰাখিবলৈ কাৰণে মিলাজোৰা আৰু জানকাৰী খান ঠিক পৰা দিবলৈ আছে। ডেপুটি কমিশনাৰ বা লিডাৰ্ছ খান লগতে জনাই দিছে কি কোনো বাহাৰ মানুহ নহলে ভোটাৰ্ছ জন লগা নাম খান ইলেক্টৰেল ৰোল দি ৰেজিষ্টাৰ কৰা নাই তাই খান্দু ইলেকশ্যন কাম পৰা সময় দি কলনিজ পৰা হাতী থাকি কেনে শান্তি অৱস্থা ৰাখি বুলি কৈছে। ৰিটাৰ্ণিং অফিচাৰ ৱোখা এ ডি চি কে ফৰহিচি নিয়োগ কৰি আৰু ৱোখা ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ আউতুলা থি ইঞ্জিন পৰা বি অকেশ্যন দি কথা কৰিছে। ছিকিম ক্ৰান্তিকাৰী মৰ্চা এছ কি এম চিফ প্ৰেম সিং তামাংৰা ছিকিম লগা চিফ মিনিষ্টাৰ হিচাপে দুচৰাবাৰ কাৰণে ষ্টেট কেপিটেল কেংডকটি আজি দিন শপত লৈছে। গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰা আউট অফ অফিচ আৰু ছিক্ৰেচিটো এছ কি এম লিডাৰ লগত এডমিনিষ্ট্ৰেট কৰি দিছে। তাইৰ লগত 11 কেবিনেট মিনিষ্টাৰ্ছ বা শপত লৈছে। এছ কি এম ৰা হিমালয়ান ষ্টেটটি ডাঙৰ জিত লগতে পাৱাৰ দি ৱাপেছ আহি কিনে 32 এছেম্বলি ছিটছ দি 31 জিতি কিনে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্ট লগতে খালী একটা ছিট ৰাখি দিছে। আৰু নকলাক ডেপুটি কমিশনাৰ আৰিখাম্বাৰ পৰা ছাউণ্ড ছিষ্টেম মেনেজমেণ্ট ৱৰ্কশ্বপটো আজি নকলাকটি খোলাই দিছে। তিনিদিন ৰখীয়া ৱৰ্কশ্বপটো টাস্ক ফৰ্চ ফৰ মিউজিক এণ্ড আৰ্টছ টাফমা নাগালেণ্ড পৰা টাফমা ডিষ্ট্ৰিক্ট পাৰ্টনাৰ নকলাক লগতে মিলাই কিনে ৰাখি আছে। অগিচিনটি কথা কৰি ডি চি বা কৈছে কি ছাউণ্ড ছিষ্টেমটো চব ফাংচনছ আৰু মিটিংছ দি বেছি দৰকাৰ আছে। তাইবাৰ ট্ৰেইনিজ লগতে ভাল পৰা শিকি কিনে ট্ৰেইনিং পৰা মতব পা বুলি মনত হাই দিছে। ৱৰ্কশ্বপ সময়তে ছাউণ্ড ইঞ্জিনিয়াৰ্ছ খান টাফমাৰ পৰা 34 ট্ৰেইনিজ লগতে Jodi training to Diase. Cover Sesti headlines to Barajan Idease. Narendra Modiba, Prime Minister Hisabi, Tisra Prakarne Kam Suru Kurisi, PM Kisan Saman Nidhi Laka 17th installment release Kuribili authorized Kuridise. Nagalandi Urban Local Body Election Karni, Alakalak Political Party Kanba Niju candidates Lokote, party tickets Bakuridise. Senior BJP leader Aru Nagaland Minister Jacob Jemhomi Prakwisi, Juaduita decades Karne, Mokar, Modop, Napaikina Takadu, Etia Town Rapavaliasi, Aru Prime Minister Narendra Modi Prakwisi Kitaipa, Prime Minister Laka Office to Center of Service Aru People's PMO Hisapi Banabali Hodai Koshish Kuriase, Aru Ajiratilaka Nagamis Kobor, Iman Dises Kuriasi, Abnikan Sokaroni Balrati Hubi.